এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাজ্যজুৰি আজি শ্বহীদ দিৱস পালন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত অসম আন্দোলনৰ 860গৰাকী শ্বহীদৰ পুণ্য স্মৃতিত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান উদ্বোধন কৰে। তেওঁ লগতে স্মাৰক ক্ষেত্ৰত থকা শ্বহীদ প্ৰণাম জ্যোতিত অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত আত্মবলিদান দিয়া মহান শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। ইয়াৰ পাছত তেওঁ শ্বহীদ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। সোধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ শ্বহীদ প্ৰণামো তোমাক শীৰ্ষক গীত পৰিৱেশনেৰে অমৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনোৱা এই সভাখন ৰাজ্যৰ সকলো জিলা আৰু সমজিলাসমূহত আয়োজিত শ্বহীদ দিৱসৰ কাৰ্যসূচীত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়। নিজৰ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ জাতীয় জীৱনৰ এটা জটিল সন্ধিক্ষণত বিদেশী বিতাৰণক কেন্দ্ৰ কৰি ঐতিহাসিক অসম আন্দোলনৰ সূত্ৰপাত হৈছিল। এই আন্দোলনে দীৰ্ঘকাল জুৰি ৰাজ্যৰ ইতিহাসত এটা নিৰ্ণায়ক স্থান দখল কৰি আহিছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই এই পবিত্ৰ দিনটোত প্ৰতিগৰাকী অসমীয়াক জাতিটোক জীয়াই ৰখাৰ বাবে সামূহিক সংকল্প ল'বলৈ আহ্বান জনায়। এইবাৰো শ্বহীদ দিৱসে বিশেষ তাৎপৰ্য বহন কৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমীয়া জাতি জীয়াই থকাৰ নতুন সংগ্ৰামত লিপ্ত হৈছে। মুখ্যমন্ত্ৰীয়ে নিজৰ জাতি, মাটি আৰু ভেটি ৰক্ষাৰ বাবে ৰাজ্যখনৰ সকলো খিলঞ্জীয়া লোককে সজাগ সচেতন হ'বলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমাগত অসম ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক তথা শীৰ্ষ বিষয়াৰ সৈতে যাৱতীয় প্ৰস্তুতি সন্দৰ্ভত আলোচনাত মিলিত হয়। ডঃ শৰ্মাই লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 21 ডিচেম্বৰত নামৰূপত অংশ ল'বলগীয়া জনসভাৰ স্থলী পৰিদৰ্শন কৰি সবিশেষ পৰ্যালোচনা কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীগৰাকীয়ে সেইদিনা নামৰূপত 12,000 কোটি টকা ব্যয় সাপেক্ষ এমনীয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পই ৰাজ্যখনৰ ঔদ্যোগিক আৰু সামাজিক ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপৰ সূচনা কৰি সাৰ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰে অৰ্থনীতিত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী শৰ্মাই এই সন্দৰ্ভত সাংবাদিকৰ আগত এইদৰে কয়।
নাহৰকটীয়া, নামৰূপ, উজনি অসম আৰু সমগ্ৰ অসমৰ ৰাইজৰ বাবে বহু প্ৰতীক্ষিত আমাৰ যিটো ফাৰ্টিলাইজাৰ প্লান্ট 12,00,000 মেট্ৰিক টন ইউৰিয়া উৎপাদন হ'ব, প্ৰায় 12,000 কোটি টকা ব্যয় হ'ব। এই ফাৰ্টিলাইজাৰ প্লান্টৰ আধাৰশিলা স্থাপনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 21 তাৰিখে নামৰূপলৈ আহিব। আজি মই মাননীয় মন্ত্ৰী প্ৰশান্ত ফুকন, বিজুজ হাজৰিকা, স্থানীয় বিধায়ক তৰংগ গগৈ, তেৰজ গোৱালা সকলোৰে সৈতে সভাস্থলীখন আমি পৰ্যবেক্ষণ কৰিলোঁ আৰু আমাৰ গুৱাহাটীৰ পৰা মুখ্য সচিবকে ধৰি বাকী বিষয়াসকলো আহিছিলে। যিখিনি কথা আমি জানিব লাগে বা ক'ব লাগে সেইখিনি সৰুকৈ আলোচনা কৰিলোঁ।
ডঃ শৰ্মাই কাইলৈ মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত ডিব্ৰুগড়ৰ ফুলবাগানৰ পুৰণি চৰকাৰী উচ্চ মাধ্যমিক বালক বিদ্যালয় খেলপথাৰত চৰকাৰী আৰু প্ৰাদেশিকীকৃত বিদ্যালয়ৰ 9ম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত চাইকেল বিতৰণ কৰিব। এই আঁচনিৰ দ্বাৰা 3,10,000ৰো অধিক শিক্ষাৰ্থী লাভান্বিত হ'ব। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক উপস্থিত থকাৰ কথা। আন্তঃৰাষ্ট্ৰীয় সংগীত শিল্পী পোষ্ট মেলনৰ সংগীতানুষ্ঠানত হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি এগৰাকী বিদেশী যুৱতীয়ে সামাজিক মাধ্যমত কৰা মন্তব্য সন্দৰ্ভত আজি যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে খানাপাৰাৰ কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰে। যুটীয়া আয়ুক্তগৰাকীয়ে কয় যে সামাজিক মাধ্যমত এনে অভিযোগ কৰা মহিলাগৰাকীয়ে আৰক্ষীৰ ওচৰত কোনোধৰণৰ অভিযোগ দিয়া নাই। এই ক্ষেত্ৰত আৰক্ষীয়ে তেওঁৰ সৈতে যোগাযোগ কৰাৰ পাছতো যুৱতীগৰাকীয়ে কোনো উত্তৰ দিয়া নাই বুলি শ্ৰীজৈনে প্ৰকাশ কৰে। তেওঁ লগতে সংগীতানুষ্ঠানৰ আয়োজক বুক মাই শ্ব'টো যুৱতীগৰাকীয়ে কোনো অভিযোগ দাখিল কৰা নাই বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে যুৱতীগৰাকীয়ে এই সন্দৰ্ভত কোনো অভিযোগ দাখিল কৰিলে আৰক্ষীয়ে তেওঁক সহায় কৰিবলৈ সাজু আছে। মঙলদৈ মহাবিদ্যালয়ত আজি আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস উপলক্ষে ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত শিশুৰ অধিকাৰ, সুৰক্ষা আৰু যত্ন বিষয়ক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই আলোচনা চক্ৰত মহাবিদ্যালয়খনৰ শিক্ষক, শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীকে ধৰি ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। শিশু অধিকাৰ কৰ্মী তথা আকাশবাণীৰ সংবাদদাতা ময়ূখ গোস্বামী সমল ব্যক্তি হিচাপে উপস্থিত থাকে। তেওঁ শিশু সুৰক্ষাৰ আইনী ব্যৱস্থাৱলী, সামাজিক আৰু নৈতিক দিশসমূহৰ লগতে শিশুৰ বাবে সুৰক্ষিত পৰিৱেশ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত সামূহিক দায়বদ্ধতাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত বক্তব্য আগবঢ়ায়। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05